জনমন্ত্ৰী অমিত শ্বাহৰ সংগঠনৰ মৃত্যুত শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত এটা পোষ্টত কয় সংগঠনৰ বৰ্গত তেওঁ দুখিত। দেৱতা সম্প্ৰদায়ৰ এজন নেতা স্থিৰমাত্ৰ মথনে ৰাজ্যখনত দলটোৰ শক্তিশালী কৰাত যথেষ্ট অৰিহণা আগবঢ়াইছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। প্ৰতিবাৰৰ প্ৰচাৰিত এই অনুষ্ঠানৰ এয়া হ'ব 112 সংখ্যক খণ্ড। আনহাতে কাইলৈ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত শ্ৰীমোদীৰ এয়া হ'ব মন কী বাতৰ দ্বিতীয়টো খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে ৱেবছাইট আৰু নগৰ AIR মোবাইল এপযোগে প্ৰচাৰিত হ'ব। এই অনুষ্ঠান পোনপটীয়াকৈ AIR নিউজ, DD নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলতো শুনিবলৈ পোৱা যাব। আকাশবাণীৰ এই অনুষ্ঠানৰ পাছতে আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে আনুষ্ঠানিকভাৱে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে। যোৱা নিশাতে প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰয়োজনীয় নথি পত্ৰত চহী কৰে। সাংবাদিক মাধ্যমৰ এটা প্ৰশ্নত শ্ৰীমতী হেৰিছে কয় যে নৱেম্বৰত তেওঁ ৰাইজৰ ক্ষমতাৰ প্ৰচাৰ কৰি জয়লাভ কৰিব। তেওঁ লগতে কয় যে প্ৰতিটো ভোট লাভৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰত চলিত বছৰৰ 5 নৱেম্বৰত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত কমলা হেৰিছ বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ স্থলাভিষিক্ত হবলৈ ডেমক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী হ'ব। দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই মুকলিকৈ শ্ৰীমতী হেৰিছৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰিছে। শ্ৰীওবামাই কৈছে যে শ্ৰীমতী হেৰিছক ৰাষ্ট্ৰপতি নিৰ্বাচনত জয় কৰাবৰ বাবে তেওঁ আৰু তেওঁৰ পন্নী মিচেল ওবামাই যথাসম্ভৱ সকলো সহায় কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেলিফৰ্ণিয়াত সৃষ্টি হোৱা বতৰৰ এই পৰ্যন্ত সৰ্ববৃহৎ বন্ধ নিয়ন্ত্ৰণৰ বাবে স্থানীয় প্ৰশাসনে চেষ্টা অব্যাহত ৰাখিছে। এই ভয়ংকৰ বন্ধুত 130ৰো অধিক ভৱন ধবংস হোৱাৰ লগতে হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। যোৱা বুধবাৰে বিয়লি উত্তৰ কেলিফৰ্ণিয়াৰ ৰাজধানী মহানগৰ চেক্ৰামেণ্টোৰ সমীপৰ চিকুৰ এখন উদ্যানত আৰম্ভ হোৱা জুয়ে ভয়াৱহ ৰূপ লৈ 660 বৰ্গ কিলোমিটাৰৰো অধিক অঞ্চললৈ বিয়পি পৰে। এই জুয়ে ইতিমধ্যে 134টা ভৱন ধবংস কৰিছে আৰু আন 4,200 ভৱনলৈ ভাবুকিৰ সৃষ্টি কৰিছে। প্ৰশাসনৰ অন্য অগ্নিসংযোগ কৰাৰ অভিযোগত স্থানীয় এজন 42 বছৰীয়া লোকক গ্ৰেপ্তাৰ কৰিছে। বন্ধৰ পৰিপ্ৰেক্ষিতত কেলিফৰ্ণিয়া প্ৰশাসনে গৃহহীন হোৱা কেইবাহাজাৰ লোকক উদ্ধাৰ কৰিছে। মহিলা টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰীলংকাৰ ডাংগুলাত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত শ্ৰীলংকাই পাকিস্তানক 3 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। কাইলৈ খেলখনত 141 লক্ষ্যৰে খেলা শ্ৰীলংকাৰ দলটোৱে 3টা উইকেট আৰু 1টা বাকী থকা অৱস্থাত জয়লাভ কৰিবলৈ সমৰ্থ হয়। প্ৰথমে বন্ধৰে পাকিস্তানে নিৰ্ধাৰিত 2 অভাৰত 4 উইকেটৰ বিনিময়ত 140 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়িছো। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাংস্কৃতিক কেন্দ্ৰ নীতি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠক চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী CRPFৰ জোৱানসকলক অভিনন্দন জনাইছে। নতুন দিল্লীত আজি সন্ধ্যা বিজেপি প্ৰসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব। মহিলা টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাক এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে। Thank you.